এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন। তেজপুৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যৰ 15গৰাকী শিক্ষক শিক্ষয়িত্ৰী কৃতি শিক্ষকৰ বঁটা প্ৰদান। বিটিচি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। 40টা সমষ্টিৰ বাবে 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত। গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ 3জন লোকক গ্ৰেপ্তাৰ। সামগ্ৰী আৰু সেৱাকৰৰ স্তৰ বৰ্তমানৰ 4টাৰ পৰা 2টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ আদৰণি। আৰু বিহাৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ খেলত কাইলৈ ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। প্ৰসিদ্ধ শিক্ষাবিদ, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ৰাজ্যৰ 15গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কৰা 6খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এইবাৰ পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ে নাকৰ এ গ্ৰেড লাভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে সহযোগী এন চি চি বিষয়া হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা 4গৰাকী সহযোগী অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। গৱেষণাৰ জৰিয়তে নিজস্ব আৱিষ্কাৰ বা উদ্ভাৱনৰ বাবে পেটেণ্ট লাভ কৰা ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকলকো আজি সম্বৰ্ধনা জনোৱা হয়। তদুপৰি মৌলিক গৱেষণাৰে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হোৱা 4খন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিক্ষা হেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীৰ্ষ 3খন জিলা ধেমাজি, শিৱসাগৰ আৰু মাজুলীৰ লগতে বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰববীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাসমূহ প্ৰদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ 9গৰাকী শিক্ষককে ধৰি দেশৰ মুঠ 66গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে ৰাষ্ট্ৰপতিৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টিয়কৰ আধাৰ সত্ৰত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত বৰ্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়।
এছে শিক্ষক কা অভিনন্দন কৰকে মন কো সন্তুষ্টি হতি হে, প্ৰসন্নতা হতি হে। শ্ৰদ্ধে গোস্বামী জী কা পুৰা জীৱন কৰ্ম সে ভৰা হোৱা থা और उन्होंने हजारों लोगों को शिक्षा दे करके समाज का विविध क्षेत्रों में काम करने योग्य विद्यार्थियों को खड़ा किया। ऐसे अवसर पर उनका जितना भी उनके बारे में कहा जाए वो कम है। देश के यशस्वी प्रधानमंत्री माननीय नरेंद्र मोदी जी भारत को एक बार फिर से विश्व गुरु बनाने के लिए कृत संकल्पित है। आज उनके ही प्रेरणा से पूरा देश अपने विकास के साथ साथ विरासत को देख पा रहा है। विरासत का एक हिस्सा है कि हम अपने बुजुर्गों का और जिन्होंने देश के लिए, शिक्षा के लिए, समाज के लिए किया, उनका अभिनंदन होना चाहिए। और जिस मूल्यों से भारत कभी विश्वगुरु था, आज फिर से ऐसे शिक्षकों का सम्मान करके हम भारत को फिर विश्वगुरु का दर्जा दे सकते हैं।
মৰিগাঁও জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাঁও মজলীয়া বিদ্যালয় আৰু মৰিখুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলা প্ৰাদেশিকীকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই শিক্ষক দিৱস উপলক্ষে জিলাখনৰ 23গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক আঞ্চলিক সমিতিৰ সহযোগত সম্বৰ্ধন সম্বৰ্ধনা জ্ঞাপন কৰে। গোৱালপাৰা চহৰত নটসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাছনি কৰা 24গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ভৱনত আয়োজিত কাৰ্যসূচীত জিলাখনৰ 25গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। শিক্ষক দিৱস উপলক্ষে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ 37গৰাকী কৃতি শিক্ষকক বঁটা প্ৰদান কৰে। ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, যোৰহাট, গোলাঘাট আদিকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ইপিনে শিক্ষক দিৱসৰ দিনটোতে আজি সদৌ অসম অপ্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাই কেইবাদফীয়া দাবীৰে লতাশিল খেলপথাৰত অৱস্থান ধৰ্মঘট কৰে। শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। বিটিচি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ বাবে 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হোৱাৰ বিপৰীতে দুজনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। বাক্সা জিলাৰ মুঠ 64গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত 132গৰাকী, তামোলপুৰ জিলাত 50গৰাকী আৰু ওদালগুৰি জিলাত মুঠ 74গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। চিৰাং জিলাত 63গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। জিলাখনৰ এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে। ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভেটেপুৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা পীযুষ হাজৰিকাই ওদালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তুতিমূলক সভাত অংশ লয়। এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিজেপিৰ এটা অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে গাইবাৰী সমষ্টিত প্ৰচাৰ চলায়। আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ কেইটামান দিশৰ মূল্যায়ন কৰাৰ বাবে আকাশবাণী গুৱাহাটীৰ সৰল প্ৰয়াস।
চিত্ৰকৰ আৰু সাংবাদিক ভূপেন হাজৰিকাক বিশ্লেষণৰ প্ৰয়াস চলাব বিশিষ্ট সাংবাদিক মণি মহন্তই। নিবন্ধকাৰ আৰু আমাৰ প্ৰতিনিধি আলোচনীৰ সম্পাদক হিচাপে ভূপেন হাজৰিকাক চাবলৈ প্ৰয়াস কৰিব বিশিষ্ট আলোচক ডক্টৰ পৰমানন্দ মজুমদাৰে। আৰু ভূপেন হাজৰিকাৰ গীতৰ সাহিত্যিক মূল্যায়নৰ প্ৰয়াস কৰিব বিশিষ্ট গীতিকাৰ ডক্টৰ দীনেশ বৈশ্যই।
তোমালোক নতুন কবিতা, নতুন গীতি কবিতা, সুৰ হ'ল তাত গৌণ, চিন্তাহে মুখ্য।
অনুষ্ঠানটোৰ উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
শনিবাৰ 6 ছেপ্টেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে, আমাৰ এই বাতৰি FM বেণ্ডৰ 102 MHz আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 MHz আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 MHz গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
গুৱাহাটীৰ ফতাহিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফতাহিল আৰক্ষীয়ে আজি ঠিকাধাৰী প্ৰতিষ্ঠানৰ 3জন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভাৰতীয় ইনফ্ৰা প্ৰকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভাটিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰবন্ধক প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্ৰান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃয়ে ফতাহিল থানাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজি লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত মেনহোল আৰু নলাৰ উপগ্ৰহেৰে জৰীপ চলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। ডঃ শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। জি এছ টি পৰিষদে অহা 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱাকৰৰ স্তৰ বৰ্তমানৰ 4টাৰ পৰা 2টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ 175 বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। জি এছ টি পৰিষদৰ সিদ্ধান্ত সম্পৰ্কত গুৱাহাটীৰ এগৰাকী গৃহিণীয়ে এইদৰে কয়।
পল্লৱিকা বৰুৱা,
আপুনি এগৰাকী গৃহিণী নহয়নে?
হয়।
চৰকাৰে যে এই নতুনকৈ 22 তাৰিখৰ পৰা জি এছ টিৰ যে হাৰ কমাই দিছে, সেইটো আপুনি গম পাইছেনে নাই?
পাইছোঁ।
তাৰ ফলত আপোনাৰ কি লাভ হ'ব বুলি ভাবিছে?
পাকঘৰত ব্যৱহাৰ হোৱা পনীৰ, বাটাৰ, মাছ মাংস আৰু
ঔষধৰ নাম কমিব এতিয়াৰ পৰা।
সেইটোতো কমিলেতো খুবেই ভাল হ'ব, কাৰণ ঔষধটো মানে নাখালেই নহয় নিচিনা হৈছে যে মানুহ মানে বেমাৰো বাঢ়িছে, গতিকে ঔষধত যদি দামটো কমে মানে যিখিনি মধ্যবিত্ত মানুহ সেইখিনি বহুত সুবিধা হ'ব।
আপোনালোকৰ কিবা দুচকীয়া বাহন আছে নেকি?
আছে, বাইক আছে।
এতিয়া বাইকৰ ক্ষেত্ৰতো নতুনকৈ যদি ল'বলগীয়া হয় তেতিয়াহ'লে তাৰ টেক্স ৰেটটো 28% পৰা 18% কমিছে। এই ক্ষেত্ৰত আপুনি নতুন এখন যদি বাইক লয় তেতিয়াহ'লে দামটো কমিব।
স্কুটি এখনৰ দাম কমিলে ভাল পাম।
তেতিয়াহ'লে আপুনি এখন নতুন স্কুটি ল'ব পাৰিব এতিয়া।
চাই লওঁ দাম কিমান কমিছে।
এতিয়া চৰকাৰক আপুনি ধন্যবাদ দিব তাৰমানে এইকাৰণে।
চাই লওঁচোন আগতে বস্তুৰ দামখিনি কমে নে নকমে কোৱাটোতো কৈছে, যদি সঁচাকেই কমিছে তেতিয়াহ'লেতো বহুত বহুত ধন্যবাদ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 7 ছেপ্টেম্বৰৰ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত জি এছ টি হ্ৰাস সম্পৰ্কে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্য চৰকাৰৰ মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা 14 আৰু 15 নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। কৰ্মচাৰীসকলে 16 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটোও মাতৃ পিতৃ বন্দনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।
ধন্যবাদ পৰিস্মিতা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চপদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে অংশ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ 5টা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে। ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি, নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয়। জনসাধাৰণক সুৰক্ষা দিয়াৰ লগতে ক্ষিপ্ৰতাৰে সেৱা আগবঢ়োৱাটোৱে অসম আৰক্ষীৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। অসমত অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সদায় সক্ৰিয় হৈ আছে বুলিও তেওঁ কয়। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষিভূমিত সুৰপোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষিমন্ত্ৰী অতুল বৰাই দিছপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত পৰ্যালোচনাত অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষকসকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিহাৰৰ ৰাজগীৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ 4 পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ 4 পৰ্যায়ৰ এখন খেলত ভাৰতে মালয়েছিয়াক 4-1 গ'লত পৰাস্ত কৰিছিল। মাজুলীৰ কমলাবাৰী নিবাসী অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া তৰুণ বৰুৱাৰ আজি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন। তেজপুৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যৰ 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান। বিটিচি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। 40টা সমষ্টিৰ বাবে 382 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত। গুৱাহাটীৰ ফটাশিল আম্বাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ 3জন লোকক গ্ৰেপ্তাৰ। সামগ্ৰী আৰু সেৱাকৰৰ স্তৰ বৰ্তমানৰ 4টাৰ পৰা 2টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ আদৰণি। আৰু বিহাৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে অৱতীৰ্ণ।